আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ বিভিন্ন প্ৰান্তত আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন, নতুন দিল্লীৰ কৰ্তব্য পথত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত দিৱসৰ কাৰ্যসূচী, গণৰাজ্য দিৱসৰ পেৰেডত বন্দে মাতৰমৰ 150 বছৰ আৰু অপাৰেচন সিন্দুৰৰ সাফল্য উদযাপন, অসমৰ পোৰামাটিৰ শিল্প প্ৰতীকপথ হিচাপে প্ৰদৰ্শন, ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী, খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, আৰু নগাঁও জিলাৰ কাছমাৰীৰ বৰাগাঁও পথাৰত কাছিয়লি শিশুনাথ সমাৰোহ। এতিয়া শুনক বিতং বাতৰি। দেশজুৰি আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিয়ে। গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সামৰিক শক্তিৰ অনবদ্য প্ৰদৰ্শন দেখিবলৈ পোৱা যায়। এইবাৰৰ কুচকাৱাজত ব্ৰহ্মছ ছুপাৰছনিক ক্ষেপণাস্ত্ৰ প্ৰণালী, T-90 ভীষ্ম টেংক, অৰ্জুন মূল যুদ্ধ টেংক, আপাচে 68 হেলিকপ্টাৰ প্ৰদৰ্শনৰ লগতে ৰবটিক ডগ, মানৱবিহীন সেনাবাহন নিগ্ৰহ আদি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰাক্ৰম প্ৰদৰ্শন কৰা হয়। এইবাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লেয়েন আৰু ইউৰোপীয়ান কাউন্সিলৰ সভাপতি এণ্টনিঅ লুই ছান্টোছ ডা কোষ্টা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কুচকাৱাজত বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ 30 প্ৰতীকপথ প্ৰদৰ্শন কৰা হৈছে। এই প্ৰতীকপথসমূহত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি আৰু বিভিন্ন খণ্ডত আত্মনিৰ্ভৰশীলতাৰে দেশৰ দ্ৰুত প্ৰগতিৰ দিশসমূহ প্ৰতিফলিত হৈছে। এইবাৰ কুচকাৱাজত ধুবুৰীৰ আচাৰিকাণ্ডিৰ বিখ্যাত পোৰামাটিৰ শিল্প প্ৰতীকপথ হিচাপে প্ৰদৰ্শন কৰা হৈছে। অসমৰ বিভিন্ন জিলাতো বিস্তৃত কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উৰুৱাই নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে দেশৰ কষ্টোপাৰ্জিত স্বাধীনতা প্ৰমূল্য বৰ্তাই ৰাখিবলৈ ৰাজ্যবাসীৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই দিয়া ভাষণত ৰাজ্যপালে অসমৰ ঐতিহাসিক মঠ মন্দিৰ, পৰ্যটন স্থল, স্মাৰক আদিৰ সংৰক্ষণ আৰু সম্বৰ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ বিশেষকৈ যুৱ সম্প্ৰদায়ক এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ কৰি নতুন অসম গঢ়াৰ দিশত আগবাঢ়িবলৈ আহ্বান জনায়। বন্দে মাতৰম ৰচনাৰ 150 বছৰ পূৰ্ণ হোৱা প্ৰসংগত ৰাজ্যপালে এই গীতটোক কেৱল এটা গীত নহয়, ই স্বাধীনতা সংগ্ৰামত কোটি কোটি ভাৰতীয়ৰ হৃদয়ত দেশভক্তিৰ অগ্নি প্ৰজ্বলিত কৰা এটা মন্ত্ৰ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলৰ লগতে ৰাজ্যৰ 24 দলে গুৱাহাটীৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাই ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদৰ প্ৰতি খনিকৰ খেলপথাৰত শ্ৰদ্ধা তৰ্পণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু বীৰ শ্বহীদসকলৰ বলিদানক ত্ৰিৰংগ পতাকাৰ গৌৰৱে প্ৰতিনিধিত্ব কৰে বুলি মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজৰ ভাষণত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসমৰ অৰ্থনীতি বিগত 5 বছৰে দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে।
ভাৰতৰ ভিতৰত অসমেই হৈছে ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। 2020ৰ পৰা 2025ৰ ভিতৰত ৰাষ্ট্ৰীয় উৎপাদনৰ গড় বৃদ্ধি হৈছিল 29%। তাৰ পৰিৱৰ্তে অসমৰ অৰ্থনৈতিক উন্নয়নৰ গড় হৈছে 45%। অৰ্থাৎ ভাৰতৰ উন্নয়নৰ গতিক পিছ পেলাই আজি অসমে ভাৰতৰ অৰ্থনৈতিক আকাশত এক নৱ উদিত পুৰুষ ৰূপে আত্মপ্ৰকাশ কৰিছে। আমাৰ ৰাজ্যৰ ঘৰুৱা উৎপাদনে এটা নতুন অভিলেখ স্থাপনৰ ফালে আগবাঢ়িছে।
ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ সন্মিলনত অসমে 1.5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 30 জানুৱাৰীত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে উল্লেখ কৰে। তদুপৰি ছমাহৰ ভিতৰত বিশ্ব ছেমিকণ্ডাক্টৰ মানচিত্ৰত অসমে স্থান লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। বিগত 5 বছৰত অসমে অবৈধ দখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। মৰিগাঁও জিলাৰ জাগীৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত জাগী ভকতগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। অনুষ্ঠানত আৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে। ইয়াৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতীক পট প্ৰদৰ্শন কৰা হয়। নগাঁৱৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত মন্ত্ৰী নন্দিতা গাৰলুচাই ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। গোলাঘাট জিলাত মন্ত্ৰী অজন্তা নেওগে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ত্ৰিৰংগ পতাকা উৰুওৱাৰ লগতে ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে। যোৰহাটৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। এই কাৰ্যসূচীৰ পূৰ্বে তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু শ্বহীদবেদীত পুষ্পাঞ্জলি তৰ্পণ কৰি শ্ৰদ্ধা জনায়। শোণিতপুৰ জিলাৰ চাৰ্চফিল্ডত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী অশোক সিংহালে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। ভাষণ প্ৰসংগত তেওঁ ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সন্দৰ্ভত আলোকপাত কৰে। গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অনুষ্ঠিত প্ৰতীক পট প্ৰতিযোগিতাত জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰথম স্থান লাভ কৰে। পশুপালন আৰু পশু চিকিৎসা বিভাগে দ্বিতীয় আৰু কৃষি বিভাগে এই প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে। কাছাৰ জিলাৰ শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কৌশিক ৰায়ে অংশগ্ৰহণ কৰে। ধেমাজি জিলাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দিৱসৰ কাৰ্যসূচীত অংশ লৈ আকৰ্ষণীয় কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। শিৱসাগৰ জিলাত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই সাংবাদিকৰ আগত এইদৰে কয়।
আজি তেখেতসকলৰ বলিদানৰ কাৰণে আজি অসমত আমি স্বাধীন চেতিয়া হিচাপে থাকিব। কনকলতা বাইদেউ, ইয়লি ফুকনকে ধৰি যিসকল মুক্তিযোদ্ধা কুশল কোঁৱৰ, তেখেতসকলে নিজৰ জীৱন স্বৰ্গ কৰিলে আমাৰ স্বাধীনতা আন্দোলন। তেখেতসকলৰ ত্যাগৰ জৰিয়তে আমি এখন স্বাধীন ভাৰত পাবলৈ সক্ষম। 47 চনৰ স্বাধীনতাৰ পিছত 1950 চনত ডক্টৰ ভীমৰাম আম্বেদকাৰৰ নেতৃত্বত যি সংবিধান ৰচনা হ'ল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে তাত স্বাক্ষৰ কৰাৰ পিছত এই সংবিধানখন বাই দ্য পিপুল ফৰ দ্য পিপুল অফ দ্য পিপুল হিচাপে জনগণৰ কাৰণে জনগণৰ হকে জনগণলৈ এই সংবিধানখন আগবঢ়াই দিয়ে আৰু সেই সংবিধানখনকেই সৰ্বোচ্চ সন্মান দি আমি ভাৰতবৰ্ষৰ গণতন্ত্ৰটো চলি আছো।
চৰাইদেউ জিলাত জিলা আয়ুক্ত আৰু বিশ্বনাথ জিলাত সমজিলা আয়ুক্তই ৰাষ্ট্ৰীয় পতাকা উৰুৱাই কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও জিলাৰ কাছমাৰীৰ বৰাগাঁও পথাৰত আজি কাছিয়লী শিশুনাথ সমাৰোহ অনুষ্ঠিত হয়। তৃতীয় বছৰৰ বাবে মুকলি পথাৰৰ নৰাৰ মাজত বাঁহেৰে সজ্জিত মঞ্চত কৃত্ৰিম শব্দ আৰু পোহৰ অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত হয়। দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত এই সমাৰোহত বৰজহাৰ কমলাবাৰী শাখাৰ সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰদীপ কুমাৰ বৰা বৰবায়নক চলিত বছৰৰ কাছিয়লী বঁটা প্ৰদান কৰা হয়। সত্ৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত 4 দশক ধৰি আগবঢ়াই অহা বৰঙণিৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হয়। সমাৰোহত আজি কাছিয়লী গোষ্ঠীৰ সন্ধিৰ বাহ বুদ্ধি কাটোৱা মৰিগাঁৱৰ মুখা সংস্কৃতি কেন্দ্ৰৰ সপোন, অসম নাট্য সন্মিলনৰ কাছিয়লী শাখাৰ মংডুন চুনখাম, খালৈগাঁৱৰ লাচিত বৰফুকন মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ শেষ নোহোৱা সাধু আৰু পুৰণি গুদামৰ নৱসৃষ্টি নাট্যগোষ্ঠী বিলাতলৈ যাব বুবু আৰু দীপালী নামৰ নাট পৰিৱেশন কৰা হয়। কাজিৰঙাৰ বাগৰি আৰক্ষীয়ে আজি অভিযান চলাই নাগালেণ্ডৰ পৰা নগাঁও অভিমুখী এখন বাহনৰ পৰা 2 টন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গাড়ীখনত লুকুৱাই অনা 23টা মাদক দ্ৰব্য ভৰ্তি টেমা জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য 5 কোটিৰো অধিক টকা হ'ব বুলি জানিব পৰা গৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দেশৰ বিভিন্ন প্ৰান্তত আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন। নতুন দিল্লীৰ কৰ্তব্য পথত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত দিৱসৰ কাৰ্যসূচী। গণৰাজ্য দিৱসৰ পেৰেডত বন্দে মাতৰমৰ 150 বছৰ আৰু অপাৰেচন সিন্দুৰৰ সাফল্য উদযাপন। অসমৰ পোৰামাটিৰ শিল্প প্ৰতীকপদ হিচাপে প্ৰদৰ্শন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী। খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। আৰু নগাঁও জিলাৰ কাছমাৰীৰ বৰাগাঁও পথাৰত কাছিয়লী শিশুনাথ সমাৰোহ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।